গীতমালা 44 অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে কুৰহৰ বংশৰ মস্কিল নামৰ গীত। হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাৰণে শুনিলো, পূৰ্বকালত আমাৰ পূৰ্বপুৰুষসকলৰ দিনত তুমি যি যি কাৰ্য কৰিছিলা সেই সম্বন্ধে আমাক তেওঁলোকে ক'লে। তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা, সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা, তুমি সেই সকলো লোকক নাশ কৰিলা, কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰি কৰিলা। তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয়লাভ কৰা নাছিল, কিন্তু তোমাৰ সোঁহাত, তোমাৰ বাহু আৰু তোমাৰ মুখৰ দীপ্তিহে তাক কৰিছিল, কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল। তুমিয়ে মোৰ ৰজা, তুমিয়ে মোৰ ঈশ্বৰ, জাকোবৰ জয়ৰ বাবে তুমিয়ে আজ্ঞা কৰা। আমাৰ শত্ৰুবোৰক আমি তোমাৰ দ্বাৰাই তললৈ ঠেলি পঠাম, আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গচকিম। মই নিজৰ ধনুৰ ওপৰত ভৰসা নকৰোঁ, মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে, কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা। ঈশ্বৰৰ নামতেই আমি সকলো সময়তে গৰ্ব কৰি আহিছো, চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম, চেলা। কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা, আমাৰ সৈন্যসমূহৰ লগত তুমি যাত্ৰা নকৰা, শত্ৰুৰ সন্মুখৰ পৰা তুমি আমাক পাছহুহুকি আহিবলৈ বাধ্য কৰিলা, আমাক শত্ৰুবোৰে আমাক লুট কৰিছে, তুমি আমাক কাটিবলৈ নিয়া মেৰ ছাগৰ দৰে কৰিলা, জাতিবোৰৰ মাজত আমাক হিঁচৰিত কৰিলা, তুমি তোমাৰ লোকসমূহক বিনামূল্যেই বেচিলা, তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা, ওচৰ চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা, চাৰিওফালৰ লোকসকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছ জ্ঞানৰ পাত্ৰ কৰিছা, অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা, লোকসকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্ৰ কৰিছা। ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে, মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে, শত্ৰু আৰু প্ৰতিহিংসাকাৰীসকলৰ কাৰণে আমালৈ এই সকলো ঘটিল, তথাপি আমি তোমাক পাহৰা নাই অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাসঘাতকতা কৰা নাই, তোমাৰ পৰা আমাৰ মন ঘূৰা নাই, তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই, তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুৰি কৰিলা, মৃত্যু ছায়াৰে আমাক ঢাকি ধৰিলা। আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছে, তেন্তে ঈশ্বৰে জানো তাক নাজানিব, কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে। কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছো, আমি বধ কৰিবলগীয়া মেৰ ছাগৰ নিচিনা গণিত হৈছো। হে জিহুৱা, হাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা। তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা? আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা? আমাৰ প্ৰাণ ধূলিলৈকে নামি গৈছে, আমাৰ শৰীৰ মাটিত লাগি গৈছে, উঠি আহা, আমাক সহায় কৰা, তোমাৰ গভীৰ প্ৰেম অনুসাৰে তুমি আমাক মুক্ত কৰা।